শ্ৰোতাসকললৈ প্ৰীতি আৰু সম্ভাষণ জনাই আজিৰ আমাৰ অনুষ্ঠান মুকলি কৰিছো। শ্ৰোতাসকল, আজি আছে কাটাৰ বিশ্বকাপৰ প্ৰতিবেদন। আহক, কোনে গোল্ডেন বঁটা লাভ কৰিলে, কোনে কি বঁটা পালে, আমি এই প্ৰতিবেদনৰ জৰিয়তে জানি লওঁ। লগতে আপোনালোকক অৱগত কৰিম বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ চমু ইতিহাস। সোণালী জোতাৰ কথা।
মাত্ৰ 18 বছৰ বয়সত বিশ্বকাপ লাভ কৰি 2018 চনৰ ফাইনেলত শ্ৰেষ্ঠ খেলুৱৈ হোৱা ফ্ৰান্সৰ কিলিয়ান এমবাপে এইবাৰৰ বিশ্বকাপৰ ফাইনেলত ৰাজসিক ফুটবলৰ যাদু প্ৰদৰ্শন কৰি গোল্ডেন বুট অৰ্জন কৰিলে। ফাইনেলত এইবাৰৰ বিশ্ব চেম্পিয়ন আৰ্জেণ্টিনাৰ বিৰুদ্ধে হেট্ৰিক কৰি মুঠতে 8টা গ'ল স্ক'ৰ কৰা ফৰাচী ফৰৱাৰ্ড কিলিয়ান এমবাপে লিঅ'নেল মেছিক বঞ্চিত কৰি সোণৰ বুটৰ অধিকাৰী হ'ল। নিশাটোৰ ভিতৰতে দুবাৰকৈ উত্থান পতন ঘটাৰ অন্তত বিশ্ব ফুটবলৰ নতুন যুৱৰাজ হিচাপে নিজকে প্ৰতিপন্ন কৰি মেছিক পিছ পেলাই সোণৰ বুট লাভ কৰিলে কিলিয়ান এমবাপে। এই ফৰাচী ফৰৱাৰ্ডৰ বিশ্বকাপ আৰু বিশ্ব ফুটবলত উত্তৰণ চমকপ্ৰদ। দুটা বিশ্বকাপত অসামান্য দক্ষতা আৰু প্ৰতিভাৰ প্ৰদৰ্শনেৰে এমবাপে অযুত অনুৰাগীৰ সৃষ্টি কৰিছে আৰু একে সময়তে তেওঁ বিশ্ব ফুটবলৰ অন্যতম শ্ৰেষ্ঠ তাৰকাত পৰিণত হয়। কাটাৰ বিশ্বকাপত যদি সৰ্বাধিক চৰ্চিত নাম মেছি হয়, তেন্তে দ্বিতীয় চৰ্চিত নামটোৱে হ'ব এমবাপে। দুৰন্ত গতি, অসামান্য স্কিল আৰু অনবদ্য প্ৰতিভাৰে তেওঁ বিশ্ব ফুটবলৰ নতুন বিস্ময় হিচাপে প্ৰতিষ্ঠা হৈছে। 23 বছৰীয়া এমবাপে বিশ্ব ফুটবলৰ অবিসম্বাদী যুৱৰাজত পৰিণত হৈছে। কম বয়সতে বিশ্বকাপ অৰ্জনৰ সোৱাদ পোৱা এমবাপে নিজেও সঠিকভাৱে অনুভৱ কৰিব পৰা নাছিল, কিন্তু এইবাৰ কাটাৰ বিশ্বকাপৰ ফাইনেলত কি আৰু সোণালী ট্ৰফিটোৰ মৰ্যাদা কেনে পৰ্যায়ৰ সেয়া মৰ্মে মৰ্মে উপলব্ধি কৰিছে। সেই উপলব্ধিয়ে তেওঁক টানি নিছিল ফাইনেল পৰ্যন্ত। আনকি 4 বছৰ পূৰ্বে এমবাপেৰ খেল স্বচক্ষে দেখি বিশ্ব ফুটবলৰ সম্ৰাট পেলে কৈছিল, এমবাপেৰ খেলত মোৰ খেলৰ প্ৰচ্ছায়া দেখিবলৈ পাওঁ। পেলেৰ এই বাক্যই হয়তো এইবাৰৰ এমবাপেক উদ্দীপনা যোগাইছিল। মেছি, ৰোনাল্ডো, নেইমাৰৰ কেৰিয়াৰৰ অপৰাহ্নত তেওঁ নিজকে বিশ্ব ফুটবলৰ ভৱিষ্যতৰ তাৰকা হিচাপে কাটাৰত বাৰম্বাৰ প্ৰমাণিত কৰিলে। হয়তো তাৰ বাবে এমবাপে নিজৰ অন্তৰৰ পৰা প্ৰেৰণা লাভ কৰিছিল। দুবাৰকৈ বিশ্ব চেম্পিয়ন হোৱা স্বত্তেও ব্ৰাজিল কিম্বা আৰ্জেণ্টিনাৰ দৰে বিশ্বজোৰা অনুৰাগী ফৰাচী দলটোৰ নাছিল। সম্ভৱতঃ এইবাৰ এমবাপেৰ চমকপ্ৰদ প্ৰদৰ্শনৰ জৰিয়তে ফ্ৰান্সৰ ফুটবল দলটোৱেও বিশ্বজুৰি কোটি কোটি স্থায়ী অনুৰাগীৰ সৃষ্টি কৰিবলৈ সমৰ্থ হ'ব। ছেমিফাইনেল পৰ্যন্ত নিজে 5টাকৈ গ'ল স্ক'ৰ কৰি আৰু সতীৰ্থক 2টা গ'লৰ বাবে বল যোগান ধৰাৰ লগতে ফাইনেলত হেট্ৰিকসহ মুঠতে একেখন প্ৰতিযোগিতাতে 8টাকৈ গ'ল স্ক'ৰ কৰি এমবাপে নিজৰ যোগ্যতা প্ৰমাণ কৰিলে। সেই যোগ্যতাৰে তেওঁ সন্দেহাতীতভাৱে আৰু কমেও 2টাকৈ বিশ্বকাপত চমক প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ল।
এয়া আন এক প্ৰতিবেদন, লিঅ'নেল মেছি।
কাটাৰ বিশ্বকাপত ৰেকৰ্ড গঢ়িলে মেছিয়ে। 18 ডিচেম্বৰ দেওবাৰে লুচাইল আইকনিক ষ্টেডিয়ামত আন এটা মাইলষ্টোনৰ অধিকাৰী হ'ল লিঅ'নেল মেছি। বিশ্বকাপ ফুটবলত সৰ্বাধিক 26খন খেলত ভাগ লোৱাৰ ৰেকৰ্ড এতিয়া এই আৰ্জেণ্টাইন তাৰকাজনৰ নামত। তেওঁ চেৰ পেলাই যায় 1990 চনৰ বিশ্বকাপৰ চেম্পিয়ন জাৰ্মানী দলটোৰ অধিনায়ক লুথাৰ মাথাউছক। মাথাউছে বিশ্বকাপত খেলিছে 25খন খেল। আনহাতে ফ্ৰান্সৰ অধিনায়ক হুগো লৰিছে বিশ্বকাপত খেলিছে 20খন খেল। বৰ্তমান খেলি থকা ফুটবলাৰসকলৰ ভিতৰত বিশ্বকাপত দ্বিতীয় সৰ্বাধিক খেল খেলাৰ ৰেকৰ্ড আছে লৰিছৰ নামত। অহা সপ্তাহত 36 বছৰ সম্পূৰ্ণ কৰিবলগীয়া লৰিছে যদি পৰৱৰ্তী বিশ্বকাপত নেখেলে, তেন্তে 8 বছৰলৈ অক্ষত থাকিব মেছিৰ ৰেকৰ্ড। বিশ্বকাপ ফুটবলৰ ইতিহাসত সৰ্বাধিক গ'লত অৱদান থকা ফুটবলাৰ হৈছে লিঅ'নেল মেছি। বিশ্বকাপত তেওঁ 13টা গ'ল কৰাৰ লগতে সহায় কৰিছে 8টা গ'লত। তাৰোপৰি প্ৰথমজন ফুটবলাৰ হিচাপে বিশ্বকাপৰ গ্ৰুপ পৰ্যায়, প্ৰি কোৱাৰ্টাৰ ফাইনেল, কোৱাৰ্টাৰ ফাইনেল আৰু ফাইনেলত গ'ল কৰাৰ নজিৰ গঢ়িলে 35 বছৰীয়া ছুপাৰষ্টাৰজনে।
খেলপথাৰ অনুষ্ঠানত এইবাৰ এয়া বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলৰ এক চমু প্ৰতিবেদন।
ফুটবলৰ ৰাজপুত্ৰ ডিয়েগো মাৰাডোনাই উকা কৰি থৈ যোৱা ৰাজপাটত অধিষ্ঠিত হৈ আৰ্জেণ্টিনাক পৰম প্ৰত্যাশিত বিশ্বকাপ তুলি দিলে ফুটবল সম্ৰাটৰ মুকুট পৰিধান কৰা লিঅ'নেল মেছিয়ে। ফ্ৰান্সক কঠিন যুদ্ধৰ অন্তত টাইব্ৰেকাৰত পৰাজিত কৰি বিশ্ব চেম্পিয়ন হ'ল আৰ্জেণ্টিনা। প্ৰথমাৰ্ধত 2-0 গ'লত অগ্ৰগতি লোৱা আৰ্জেণ্টিনাক 10 মিনিটৰ যাদুৰে প্ৰায় বিশ্বকাপৰ পৰা বাহিৰেই কৰিছিল কাটাৰৰ বিশ্বকাপত বিশ্ব ফুটবলৰ নতুন ৰাজপুত্ৰ হিচাপে উদয় ঘটা কিলিয়ান এম্বাপে। 80 মিনিটত পোৱা পেনাল্টিত প্ৰথমটো গ'ল স্ক'ৰ কৰি 1 মিনিটৰ ভিতৰতে অবিশ্বাস্য দুৰন্ত গতিৰ শ্বটেৰে ফ্ৰান্সৰ ফুটবলৰ ৰাজকুমাৰ এম্বাপে আন এটা গ'ল স্ক'ৰ কৰি সমতা স্থাপন কৰাৰ লগে লগে খেলৰ গতি ঘূৰি গৈছিল। স্বাভাৱিকতে অতিৰিক্ত সময়লৈ গতি কৰা মেচখনত পুনৰ আৰ্জেণ্টিনাই বিজয়ৰ লক্ষ্যৰে জঁপিয়াই পৰে। জীৱনৰ শেষ মেচত আন এক যাদুকৰী স্পৰ্শৰ পৰিচয় দাঙি ধৰি লিঅ'নেল মেছিয়ে 108 মিনিটত আৰ্জেণ্টিনাৰ লাউটাৰো মাৰ্টিনেজৰ তীব্ৰ গতিৰ শ্বট পৰিহত কৰিলেও ৰিবাউণ্ড বলত সুযোগ বুলি স্ক'ৰ কৰে মেছিয়ে। অৱশ্যে আৰ্জেণ্টিনাৰ এই অগ্ৰগতি বেছিক্ষণ স্থায়ী নহ'ল। আৰ্জেণ্টিনাৰ বক্সত এম্বাপেৰ শ্বট প্ৰতিহত কৰিবলৈ গৈ বলত হাতেৰে স্পৰ্শ কৰিলে মেণ্টিয়েলে আৰু পেনাল্টিৰ সুযোগ পালে ফ্ৰান্সে। সহজভাৱে 119 মিনিটত সেই পেনাল্টি গললৈ পৰিণত কৰিলে এম্বাপে। অতিৰিক্ত সময়ত 3-3 গলত অমীমাংসিত হৈ থকা মেচখন স্বাভাৱিকতে পেনাল্টি শ্বুটআউটলৈ আগবাঢ়িল। পেনাল্টি শ্বুটআউটত আৰ্জেণ্টিনাৰ গ'লৰক্ষক মাৰ্টিনেজে কিংছলে কুমানৰ শ্বট পৰিহত কৰাৰ পাছতে আন এজন ফৰাচী ফৰৱাৰ্ড অহেলিয়া চুৱামেনিয়ে বাহিৰলৈ বল মাৰি সুদৃশ্য বিশ্বকাপটো লিঅ'নেল মেছিৰ হাতত তুলি দিলে। সন্দেহ নাই, বিশ্ব ফুটবল প্ৰেমীয়ে দেওবাৰৰ নিশা এক চমকপ্ৰদ আৰু অভাৱনীয়ভাৱে উত্তেজনাপূৰ্ণ ফাইনেল মেচ উপভোগ কৰিলে। 80 মিনিটলৈকে নিষ্প্ৰভ হৈ থকা বিগতবাৰৰ চেম্পিয়ন ফ্ৰান্সে নিৰ্দিষ্ট সময়ৰ 10 মিনিটত যি খেল প্ৰদৰ্শন কৰিলে সেই প্ৰদৰ্শনেৰে তেওঁলোকে এইবাৰৰ বিশ্বকাপৰ ফাইনেলখন অসামান্য উচ্চতালৈ আগবঢ়াই লৈ গ'ল। মেচখনৰ এই অস্বাভাৱিক উত্থান পতনৰ মূল কাৰিকৰ আছিল নিশ্চিতভাৱে 23 বছৰীয়া এম্বাপে। 4 বছৰ পূৰ্বে গলিৰ পৰা ৰাজপথত প্ৰৱেশ কৰা এম্বাপে কাটাৰৰ বিশ্বকাপৰ এই ফাইনেল মেচখনৰ জৰিয়তে নিজকে বিশ্ব ফুটবলৰ ৰাজপুত্ৰ হিচাপে প্ৰতিষ্ঠা কৰিলে। সম্ৰাট হৈ লিঅ'নেল মেছিয়ে বিদায় লোৱা মেচখনত ফুটবলৰ নতুন ৰাজপুত্ৰ হিচাপে উদয় হ'ল কিলিয়ান এম্বাপেৰ। ফৰাচী বিপ্লৱৰ অন্তত যিদৰে ফ্ৰান্সত নতুন সূৰ্যৰূপে উদয় হৈছিল সম্ৰাট নেপোলিয়নৰ, ঠিক সেইদৰে এখন মহাকাব্যিক যুদ্ধৰ অন্তত দেওবাৰে মাজনিশা কাটাৰত উদয় ঘটিল আন এক ফৰাচী সূৰ্যৰ। বিশ্ব ফুটবলৰ এই নতুন ৰাজপুত্ৰ সন্দেহাতীতভাৱে 23 বছৰীয়া কিলিয়ান এম্বাপে। বিশ্ব ফুটবলৰ 92 বছৰীয়া ইতিহাসত দ্বিতীয়জন ফুটবলাৰ হিচাপে দেওবাৰে এম্বাপে হেট্ৰিক অৰ্জন কৰিলে। সেই দুৰূহ কৃতিত্ব বিশ্বকাপৰ ইতিহাসত বহু বছৰলৈ জিলিকি থাকিব। এই বিজয়ৰ জৰিয়তে 37 বছৰজোৰা বিশ্বকাপ দুৰ্ভিক্ষৰ অৱসান ঘটাই আৰ্থিকভাৱে দৈন্য আৰু বিধ্বস্ত আৰ্জেণ্টিনাক ফুটবলৰ জৰিয়তে প্ৰাণস্পন্দন প্ৰদান কৰিলে মেছি আৰু তেওঁৰ যোগ্য সতীৰ্থবৃন্দই। 1986 চনৰ পাছত আৰ্জেণ্টিনাক বিশ্বকাপ ফুটবলৰ সোণালী ট্ৰফিটো দিয়াৰ পথত আৰ্জেণ্টিনাই যোৱাবাৰৰ চেম্পিয়ন ফ্ৰান্সক কঠিন যুঁজৰ অন্ততহে ট্ৰাইবেকাৰত পৰাজিত কৰিলে। কাটাৰৰ লুচাল ষ্টেডিয়ামৰ উজ্জ্বল হৈ পৰা আৰ্জেণ্টিনাৰ বিজয়ত দেওবাৰৰ নিশা ফুটবলৰ নতুন সম্ৰাটত পৰিণত হোৱা লিঅ'নেল মেছিৰ যিমান অৱদান আছিল, একেটা নিশাতে বিশ্ব ফুটবলৰ পৰা অৱসৰ ল'বলগীয়া এঞ্জেল ডি মাৰিয়াৰ অৱদান আছিল ততোধিক। মুহূৰ্তে মুহূৰ্তে প্ৰতিপক্ষৰ ফাইনেল থাৰ্ডত হীৰাৰ দৰে উজ্বলি উঠা মেছিৰ সমানেই বা ততোধিক উজ্জ্বল হৈ উঠিছিল ডি মাৰিয়া। আৰ্জেণ্টিনাৰ এই স্বপ্নৰ বিজয়ত অৱধাৰিতভাৱে ডি মাৰিয়াৰ অৱদান আছিল অধিক, কিয়নো দলৰ প্ৰথমটো গ'লৰ সুযোগ সৃষ্টি কৰিছিল ডি মাৰিয়াই। বিপদজনকভাৱে প্ৰতিপক্ষৰ বক্সত সোমাই পৰা ডি মাৰিয়াক উছমান ডেম্বেলেই পিছফালৰ পৰা টেকল কৰাত ৰেফাৰীয়ে ফ্ৰান্সৰ বিপক্ষে পেনাল্টিৰ নিৰ্দেশ দিয়ে। সচৰাচৰ পেনাল্টি নিজে লোৱাৰ দৰে প্ৰশস্ত কান্ধত দায়িত্বভাৰ লৈ অধিনায়ক মেছিয়ে অতি সহজে পেনাল্টি কাৰ্যকৰী বাউণ্ডাৰী কৰি দলক অগ্ৰগতি দিয়ে। আৰ্জেণ্টিনাক পেনাল্টিৰ সুবৰ্ণ সুযোগ সৃষ্টি কৰি দিয়া ডি মাৰিয়াই 37 মিনিটত দলৰ হৈ দ্বিতীয়টো গ'ল স্ক'ৰ কৰি বিজয়ৰ দিশে আগবঢ়াই নিয়ে। খেলপথাৰৰ ঠিক মাজত প্ৰতিপক্ষৰ পৰা বল পাইছিল মেছিয়ে। তেওঁ সেই বল আগবঢ়াই দিছিল মেক এলিষ্টেয়াৰলৈ। মেছিয়ে কেৱল ক্লাব ফুটবলতহে পাৰদৰ্শিতা প্ৰদৰ্শন কৰে, বিশ্বকাপত অথবা দেশৰ জাৰ্চি পিন্ধি তেওঁ সদায় ব্যৰ্থ। এই কলংক শৰীৰৰ পৰা আঁতৰাবলৈ এইবাৰৰ বিশ্বকাপ আৰু দেওবাৰৰ দিনটোৱে আছিল মেছিৰ বাবে শেষ দিন। মেছিয়ে দেওবাৰে তেওঁৰ প্ৰতি সহজে উত্থাপিত এই সমালোচনাৰ পুতক তুলিলে। 2002 চনত শেষবাৰৰ বাবে লেটিন আমেৰিকান দল হিচাপে বিশ্ব চেম্পিয়ন হোৱা ব্ৰাজিল আৰু 1986 চনত বিশ্ব চেম্পিয়ন হোৱা আৰ্জেণ্টিনাৰ পাছত লেটিন আমেৰিকালৈ ফুটবলৰ বিশ্বকাপ আৰু এক অনবদ্য অভিযানেৰে ঘূৰাই আনিলে কাটাৰত বিশ্বকাপৰ সম্ৰাটৰ আসনত অধিষ্ঠিত হোৱা লিঅনেল মেছিয়ে। কাটাৰ বিশ্বকাপত লিঅনেল মেছিয়ে শ্ৰেষ্ঠ খেলুৱৈ হিচাপে গোল্ডেন বল লাভ কৰাৰ বিপৰীতে ফৰাচী তাৰকা কিলিয়ান এমবাপে সৰ্বাধিক গোলদাতা হিচাপে লাভ কৰে গোল্ডেন বুট। প্ৰতিযোগিতাখনত বিভিন্ন খেলুৱৈয়ে লাভ কৰা ব্যক্তিগত বঁটাৰ তালিকাখন হ'ল 7টা গ'ল দি শ্ৰেষ্ঠ খেলুৱৈ হিচাপে গোল্ডেন বল লাভ কৰে লিঅনেল মেছিয়ে। দ্বিতীয় শ্ৰেষ্ঠ খেলুৱৈ হিচাপে ছিলভাৰ বল লাভ কৰে কিলিয়ান এমবাপে আৰু তৃতীয় শ্ৰেষ্ঠ খেলুৱৈ হিচাপে ব্ৰঞ্জৰ বল লাভ কৰে লুকা মাদ্ৰিছে। 8টা গ'ল দি সৰ্বাধিক গোলদাতা হিচাপে গোল্ডেন বুট লাভ কৰে কিলিয়ান এমবাপে। দ্বিতীয় শ্ৰেষ্ঠ গোলদাতা হিচাপে 7টা গ'লেৰে লিঅনেল মেছিয়ে লাভ কৰে ছিলভাৰ বুট আৰু শ্ৰেষ্ঠ গোলৰক্ষক হিচাপে গোল্ডেন গ্ল'ভছ লাভ কৰে এমিলিয়ানো মাৰ্টিনেজে। প্ৰতিযোগিতাখনত শ্ৰেষ্ঠ তৰুণ খেলুৱৈ হিচাপে জিলিকি উঠে এনজো ফাৰ্নাণ্ডেজ।
আজিৰ খেলপথাৰ অনুষ্ঠানৰ শেষৰ প্ৰতিবেদন বিশ্বকাপ ফুটবলৰ ইতিহাসত এভুমুকি।
ফিফা বিশ্বকাপ ফুটবল ফেডাৰেশ্যন অৱ ইণ্টাৰনেশ্যনেল ফুটবল এছ'চিয়েশ্যন, ইংৰাজীত চমুকৈ ফিফা, হৈছে বিশ্বত ফুটবল পৰিচালনা কৰা সৰ্বোচ্চ সংস্থা। 1930 চনত ফিফাৰ তদানীন্তন ৰাষ্ট্ৰপতি জুলে ৰিমে পৃথিৱীৰ ফুটবল খেলা দেশসমূহৰ মাজত এখন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ পৰিকল্পনা কৰিছিল। সেইমতে 1930 চনতে অনুষ্ঠিত কৰা হ'ল ফিফা বিশ্বকাপ ফুটবলৰ প্ৰথমটো অধ্যায়। প্ৰথমবাৰৰ টুৰ্ণামেণ্টত ভাগ লৈছিল মাত্ৰ 13টা দলে। সেইদৰে তেতিয়াৰ পৰা গতি ল'লে বিশ্বকাপ ফুটবলৰ এই মহাৰণে। এই প্ৰতিযোগিতাৰ গগনচুম্বী প্ৰসাৰণ আৰু ক্ৰমশঃ পদ্ধতিগত সংশোধনে আকৰ্ষিত কৰি তুলিলে পৃথিৱীৰ ফুটবল অনুৰাগীক আৰু বিশ্বৰ সবাতোকৈ অধিক সংখ্যক দৰ্শকক স্পৰ্শ কৰা টুৰ্ণামেণ্টলৈ ৰূপান্তৰিত হ'ল বিশ্বকাপ ফুটবল। কাটাৰত অনুষ্ঠিত এইবাৰৰ বিশ্বকাপত প্ৰতিদ্বন্দ্বিতা কৰিলে 32টা দলে, কিন্তু ইয়াৰ পূৰ্বে বিশ্ব ফুটবলৰ এই মহাৰণখনলৈ যোগ্যতা অৰ্জনৰ বাবে প্ৰায় 2 বছৰ ধৰি যুঁজ দিছিল 200টা দলে। ইংলেণ্ডৰ গ্লাছগোত স্কটলেণ্ড আৰু ইংলেণ্ডৰ মাজত 1872 চনত প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় ফুটবল খেল অনুষ্ঠিত হৈছিল। 19শ শতিকাৰ শেষৰ ফালে এই টুৰ্ণামেণ্টৰ নামাকৰণ হৈছিল ফুটবল ৱৰ্ল্ড চেম্পিয়নশ্বিপ হিচাপে। অংশ লৈছিল ইংলেণ্ড আৰু স্কটলেণ্ডৰ অগ্ৰণী ক্লাববোৰে। 20শ শতাব্দীত সমগ্ৰ বিশ্বতে খোপনি পুতিছিল ফুটবলে আৰু গঠন হ'বলৈ ধৰিলে জাতীয় ফুটবল সংস্থাবোৰ। প্ৰথমবাৰৰ বাবে 1902 চনত ইংলেণ্ডৰ বাহিৰলৈ ওলাল আন্তঃৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতা। বিশ্বকাপৰ প্ৰথম দুখন খেল খেলোৱা হৈছিল ফ্ৰান্স মেক্সিকো আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ বেলজিয়ামৰ মাজত। বিশ্বকাপৰ ইতিহাসত প্ৰথমটো গ'ল দিছিল ফ্ৰান্সৰ লুচিয়ান লৰেণ্টে। প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনত মণ্টেভিডিঅ'ত উৰুগুৱে আৰ্জেণ্টিনাক 4-2 গ'লৰ ব্যৱধানত হৰুৱাই ফুটবল বিশ্বকাপ জয় কৰা প্ৰথমখন দেশ হিচাপে স্বীকৃত হৈছিল। 1934 চনত বিশ্বকাপ আয়োজন কৰিছিল ইটালীয়ে আৰু যোগ্যতা অৰ্জনৰ বাবে প্ৰতিযোগিতা প্ৰথমবাৰলৈ অনুষ্ঠিত হৈছিল এই বিশ্বকাপতে। সেইবাৰৰ টুৰ্ণামেণ্টত 16টা দলে প্ৰতিদ্বন্দ্বিতা কৰিছিল। 1930 চনৰ বিশ্বকাপ ফুটবলৰ চেম্পিয়ন উৰুগুৱে বৰ্জন কৰিছিল 1934 চনৰ বিশ্বকাপ। বলিভিয়া আৰু পাৰাগুৱেও অংশ লোৱা নাছিল। ইটালীয়ে খিতাপ জয় কৰি বিশ্বকাপৰ চেম্পিয়ন হোৱাৰ প্ৰথমটো ইউৰোপীয়ান দলৰ স্বীকৃতি লাভ কৰিছিল। 1938 চনৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল ফ্ৰান্সত। উৰুগুৱে আৰু আৰ্জেণ্টিনাই এই টুৰ্ণামেণ্ট বৰ্জন কৰিছিল। 15টা দলে চূড়ান্ত ৰাউণ্ডত প্ৰতিদ্বন্দ্বিতা কৰিছিল। ডিফেণ্ডিং চেম্পিয়ন ইটালীয়ে ফাইনেলত হাংগেৰীক পৰাস্ত কৰি খিতাপ অক্ষুণ্ণ ৰাখিছিল। 1942 চনত দ্বিতীয় বিশ্বযুদ্ধৰ বাবে বিশ্বকাপ ফুটবল অনুষ্ঠিত হোৱা নাছিল। 1950 চনত ব্ৰাজিলত পুনৰ আৰম্ভ হৈছিল বিশ্বকাপ ফুটবল। এই টুৰ্ণামেণ্টতে ইংলেণ্ড দলে প্ৰথমবাৰলৈ অংশ লৈছিল। উৰুগুৱেও প্ৰত্যাৱৰ্তন কৰিছিল বিশ্বকাপলৈ। ঘৰুৱা দল ব্ৰাজিলক হৰুৱাই দ্বিতীয়বাৰলৈ উৰুগুৱে চেম্পিয়ন হৈছিল। 1954 চনৰ বিশ্বকাপ অনুষ্ঠিত হৈছিল ছুইজাৰলেণ্ডত। এই টুৰ্ণামেণ্টতে তেতিয়ালৈকে সৰ্বাধিক গ'ল স্ক'ৰৰ ৰেকৰ্ড হৈছিল। ছুইজাৰলেণ্ডৰ বিৰুদ্ধে 7টাকৈ গ'ল কৰি এখন খেলত সৰ্বাধিক গ'ল কৰাৰ ৰেকৰ্ডৰ অধিকাৰী হৈছিল অষ্ট্ৰিয়া। অলিম্পিক চেম্পিয়ন হাংগেৰীক 3-2 গ'লৰ ব্যৱধানত পৰাজিত কৰি পশ্চিম জাৰ্মানীয়ে চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰিছিল। 1958 চনৰ বিশ্বকাপ জয় কৰিছিল ব্ৰাজিলে। প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল ছুইডেনত। নিজ মহাদেশৰ বাহিৰত এই সন্মান অৰ্জন কৰা প্ৰথম দেশ হৈছে ব্ৰাজিল। অৱশ্যে তেতিয়ালৈকে মাত্ৰ 4টা দলেহে এই কৃতিত্বৰ অধিকাৰী হৈছিল। 1966 চনত ইংলেণ্ডে আয়োজন কৰা বিশ্বকাপ ফুটবলত প্ৰথমবাৰলৈ শুভংকৰৰ ব্যৱহাৰ কৰা হৈছিল। এই প্ৰতিযোগিতাত ইংলেণ্ডে চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰিছিল। জেফ হাৰ্টছ বিশ্বকাপ ফাইনেলত হেট্ৰিক অৰ্জন কৰি প্ৰথমজন খেলুৱৈ হিচাপে স্বীকৃত হৈছিল। 1970 চনৰ বিশ্বকাপ ফাইনেলত ব্ৰাজিলে ইটালীক 4-1 গ'লত পৰাজিত কৰি তৃতীয়বাৰলৈ জুলেৰিমে কাপ স্থায়ীভাৱে অৰ্জন কৰিছিল। 1974 চনৰ বিশ্বকাপ অনুষ্ঠিত হৈছিল সেই সময়ৰ পশ্চিম জাৰ্মানীত। এক নতুন ট্ৰফি আৰু এক নতুন পদ্ধতিৰো অৱতাৰণা হৈছিল এই বিশ্বকাপত। পশ্চিম জাৰ্মানীয়ে নেডাৰলেণ্ডছক 2-1 গ'লত পৰাস্ত কৰি চূড়ান্ত বিজয়ীৰ সন্মান অৰ্জন কৰিছিল। 1978 চনৰ বিশ্বকাপ অনুষ্ঠিত হৈছিল আৰ্জেণ্টিনাত। 24খন দেশৰ অংশগ্ৰহণেৰে স্পেইনত আয়োজিত হৈছিল 1982 চনৰ বিশ্বকাপ ফুটবল। চূড়ান্ত বিজয়ী হৈছিল ইটালী। অধিনায়ক ডিনু জফ আছিল বিশ্বকাপ জয় কৰা সবাতোকৈ বয়স্ক খেলুৱৈ। 1986 চনৰ বিশ্বকাপ অনুষ্ঠিত হৈছিল মেক্সিকোত। এই টুৰ্ণামেণ্টতে খেলৰ পদ্ধতি পুনৰ সলনি কৰা হৈছিল। ইংলেণ্ড আৰু আৰ্জেণ্টিনাৰ মাজৰ কোৱাৰ্টাৰ ফাইনেলখন ডিয়েগো মাৰাডোনাৰ 2টা গ'লৰ বাবে স্মৰণীয় হৈ ৰৈছিল। ফাইনেলত বুৰুছেগাৰ গ'লেৰে আৰ্জেণ্টিনাই জাৰ্মানীক 3-2 ব্যৱধানত পৰাস্ত কৰি চেম্পিয়ন হৈছিল। 1990 চনৰ বিশ্বকাপ আয়োজন কৰিছিল ইটালীয়ে। এই টুৰ্ণামেণ্টত চমক দেখুৱাইছিল কেমেৰুনে। বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথমটো আফ্ৰিকীয় দল হিচাপে বিবেচিত হৈছিল কেমেৰুন। ফাইনেল খেলখন 1986 চনৰ ফাইনেলৰ পুনৰাবৃত্তি। পশ্চিম জাৰ্মানীয়ে আৰ্জেণ্টিনাক 1-0 গ'লৰ ব্যৱধানত পৰাস্ত কৰি তৃতীয়বাৰৰ বাবে ট্ৰফি দখল কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰত অনুষ্ঠিত 1994 চনৰ বিশ্বকাপত ব্ৰাজিলে ইটালীক পেনাল্টি শ্বুটআউটযোগে পৰাস্ত কৰি চেম্পিয়ন হৈছিল। 32টা দলৰ অংশগ্ৰহণেৰে 1998 চনৰ বিশ্বকাপ অনুষ্ঠিত হৈছিল ফ্ৰান্সত। ব্ৰাজিলক 3-0 গ'লত পৰাস্ত কৰি ঘৰুৱা দল ফ্ৰান্সে হৈছিল চূড়ান্ত বিজয়ী। একবিংশ শতিকাৰ ফুটবল বিশ্বকাপ 2002 চনত প্ৰথমবাৰলৈ এছিয়া মহাদেশত দক্ষিণ কোৰিয়া আৰু জাপানে যুগ্মভাৱে আয়োজন কৰিছিল। ব্ৰাজিলে জাৰ্মানীক 2-0 গ'লত হৰুৱাই পঞ্চমবাৰৰ বাবে বিশ্ব চেম্পিয়নৰ গৌৰৱ অৰ্জন কৰে। 2006 চনৰ বিশ্বকাপ অনুষ্ঠিত হৈছিল জাৰ্মানীক। টগু, আইভৰী, কোষ্ট, এংগোলা আৰু ঘানাই এই বিশ্বকাপতে অভিষেক ঘটাইছিল। ফাইনেলত ইটালীয়ে ফ্ৰান্সক পেনাল্টি শ্বুটআউটৰ যোগেৰে পৰাস্ত কৰি চেম্পিয়ন হৈছিল। আফ্ৰিকাৰ মাটিত 2010 চনত প্ৰথমবাৰলৈ অনুষ্ঠিত হৈছিল বিশ্বকাপ। ফাইনেলত স্পেইনে নেডাৰলেণ্ডছক 1-1 গ'লত পৰাস্ত কৰি চেম্পিয়নশ্বিপ অৰ্জন কৰিছিল। 2014 চনৰ বিশ্বকাপ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল ব্ৰাজিলত। সেই দেশে দ্বিতীয়বাৰৰ বাবে বিশ্বকাপ আয়োজন কৰাৰ সুবিধা পাইছিল। জাৰ্মানীয়ে আৰ্জেণ্টিনাক চূড়ান্ত খেলত 1-0 গলত পৰাস্ত কৰি ট্ৰফী অৰ্জন কৰিছিল। 2018 চনৰ বিশ্বকাপ অনুষ্ঠিত হৈছিল ৰাছিয়াত। পূব ইউৰোপত এই টুৰ্ণামেণ্ট প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছিল। ফ্ৰান্সে এই বিশ্বকাপত ট্ৰফী জয় কৰিছিল। ফাইনেলত ফ্ৰান্সৰ হাতত 2-4 গলত পৰাস্ত হৈছিল ক্ৰোৱেছিয়া। 2022 চনৰ বিশ্বকাপ 20 নৱেম্বৰৰ পৰা 18 ডিচেম্বৰলৈকে চলিলে। আৰৱ দেশত অনুষ্ঠিত হোৱা এয়া হৈছে প্ৰথম বিশ্বকাপ। কাটাৰৰ 5খন চহৰৰ 8খন ষ্টেডিয়ামত এই টুৰ্ণামেণ্ট অনুষ্ঠিত কৰা হৈছিল। ফুটবল বিশ্বকাপৰ এয়া হ'ব 22 সংখ্যক সংস্কৰণ। মুঠ 32টা দলে বিভিন্ন যোগ্যতা অৰ্জনকাৰী প্ৰতিযোগিতাৰ মাজেৰে কাটাৰ বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিছিল। কাটাৰ আৰু ইকুৱেডৰৰ মাজৰ অলবেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা খেলখনেই আছিল এইবাৰ বিশ্বকাপৰ প্ৰথমখন মহাৰণ।
শ্ৰোতাসকল, আজিৰ খণ্ডত কাটাৰ বিশ্বকাপৰ প্ৰতিবেদন আগবঢ়োৱাৰ লগতে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ চমু প্ৰতিবেদন আগবঢ়ালো। প্ৰতিবেদন পাঠ কৰিলে নিৰ্মালী বৰা দত্তই। আজিৰ খণ্ডৰ পৰা বিদায় লৈছো। আমাৰ এই আসামিজ লাইফ এণ্ড কালচাৰ ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নেপাহৰিব। নমস্কাৰ।